Iya, akeh bani. বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচুমৰ শুভাৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি খেতি চপোৱাৰ উৎসৱ মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মাঘ বিহু, মকৰ সংক্ৰান্তি, পোংগল আৰু উত্তৰায়ণ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামৰ্থ আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধ্বংসী বনজুইৰ বাবে 92,000ৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়া হৈছে। আৰু ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিছা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচুমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এই অভিযানে বহনক্ষম ভৱিষ্যতৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 বছৰীয়া যাত্ৰাৰ প্ৰশংসা কৰি কয় যে এয়া কেৱল বিভাগটোৰ যাত্ৰাই নহয় বৰং এয়া হৈছে দেশৰ অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ গৌৰৱময় যাত্ৰা। এই দীঘলীয়া সময়ছোৱাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কোটি কোটি লোকলৈ সেৱা আগবঢ়োৱাৰ লগতে দেশৰ বৈজ্ঞানিক যাত্ৰাৰ চিহ্ন হিচাপে পৰিগণিত হ'ল বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে বিভাগটোৰ 150 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এটা স্মাৰক মুদ্ৰা মুকলি কৰাৰ লগতে IMD ভিজন 2047 শীৰ্ষক দস্তাবেজ মুকলি কৰে। এই দস্তাবেজত বতৰৰ পূৰ্বাভাস, বতৰ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে মিছন মৌচুম আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে উচ্চ প্ৰাবল্যৰ বায়ুমণ্ডলীয় পৰ্যবেক্ষণ, পৰৱৰ্তী পৰ্যায়ত ৰাডাৰ, উপগ্ৰহ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত আজি খেতি চপোৱাৰ উৎসৱ মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। মকৰ সংক্ৰান্তিয়ে শীতৰ অন্ত পৰাৰ লগতে দীঘলীয়া দিনৰ আৰম্ভণিৰ সূচনা কৰে। এই উৎসৱক দেশৰ বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায়। এই উৎসৱ অসমত ভোগালী বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পশ্চিমবংগত পৌষ সংক্ৰান্তি হিচাপে উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মাঘ বিহু, মকৰ সংক্ৰান্তি, পোংগল আৰু উত্তৰায়ণ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। এই বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱসমূহে জনসাধাৰণৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই উৎসৱসমূহে সমন্বয় আৰু ভাতৃত্ববোধৰ বান্ধোন শক্তিশালী কৰি তোলে। অসমতো আজি বাপতিসাহোন ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্ৰীতি ভোজ ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতি ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভোগালী বিহু উপলক্ষে আজি জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মেজিৰ উত্তাপে সমাজৰ সকলো অশুভ শক্তি নাশ কৰিব বুলি তেওঁ কামনা কৰে। ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অৰ্থপূৰ্ণ সহযোগিতা প্ৰদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ ক্ষেত্ৰত দেশখনৰ অনন্য সামৰ্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্ৰতিক সময়ত অতি কম সংখ্যক ৰাষ্ট্ৰই ৰাছিয়া আৰু ইউক্ৰেইন উভয়ৰে সৈতে নাইবা ইজৰাইল আৰু ইৰাণ এই দুয়ো দেশৰ সৈতে আলোচনালৈ আহিব পৰা অৱস্থাত আছে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োটা কাম কৰিবলৈ সমৰ্থ বুলি মন্ত্ৰীগৰাকীয়ে কয়। একেদৰে অতি কম সংখ্যক দেশে কোৱাড আৰু ব্ৰিক্ছ উভয় ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য হ'ব পাৰে আৰু এয়া অনন্য সাফল্য বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে সাম্প্ৰতিক বিশ্ব বহুধা বিভক্ত হোৱা সত্বেও ভাৰতে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ বাণী বিশ্বত বিলাবলৈ সমৰ্থ হৈছে। ডঃ জয়শংকৰে ভাৰত স্পেইনৰ সম্পৰ্কক লৈ আশা প্ৰকাশ কৰি দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত হৈছে বুলি মন্তব্য কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত আজি মকৰ সংক্ৰান্তি উপলক্ষে ত্ৰিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত দিনৰ 12 বজালৈকে 1,60,00,000ৰো অধিক লোকে স্নান কৰে। এই পবিত্ৰ স্নান কাৰ্যসূচী বৰ্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছে। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ্চনা আগবঢ়ায়। তেওঁলোকে লগতে পুৱাৰ ভাগত গংগা আৰতিতো অংশগ্ৰহণ কৰে। উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে দুৰ্বল শ্ৰেণীৰ লোকসকলক বিভিন্ন সামগ্ৰীও দান কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধ্বংসী বনজুইৰ বাবে 92,000ৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে 89,000 লোকক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে। লছ এঞ্জেলছৰ বিভিন্ন অংশলৈ বিয়পি পৰা এই বনজুইত এতিয়ালৈকে 25 লোকৰ মৃত্যু হৈছে আৰু 12 অধিক লোক সন্ধানহীন হৈ আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে খৰাং বতৰ আৰু প্ৰবল বতাহৰ বাবে যোৱা 7 সূত্ৰপাত হোৱা বনজুই লছ এঞ্জেলছ কাউণ্টিৰ 40,500 ভূমিলৈ বিয়পি পৰাৰ ফলত 12,000 অধিক আন্তঃগাঁথনি জুইত জাহ গৈছে। লছ এঞ্জেলছৰ আধ্যবন্ত এলেকা পেচিফিক পেলিচেডছৰ সৰ্ববৃহৎ বনজুইকুৰা এতিয়ালৈকে নিৰ্বাপিত কৰিব পৰা হোৱা নাই। ইফালে দক্ষিণ কেলিফৰ্ণিয়াৰ বিভিন্ন অংশত বিদ্যুৎ সেৱা বন্ধ কৰি দিয়াৰ ফলত 80,000 অধিক লোক প্ৰভাৱিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱা বিভাগে ৰেড ফ্লেগ সতৰ্কতা জাৰি কৰিছে। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউচমে এই বনজুই দেশখনৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে। মকৰ সংক্ৰান্তি উপলক্ষে আজি জম্মু কাশ্মীৰৰ ৰিয়াচী জিলাৰ কাট্টা চহৰৰ ত্ৰিকুট পাহাৰত থকা বৈষ্ণদেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব। আজি আৰতিৰ পাছতে গুহাটো ভক্তসকলৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গুহাটো এমাহ খোলা ৰখাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰতিবছৰে মকৰ সংক্ৰান্তিৰ দিনা এই পবিত্ৰ গুহা তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হয়। যাত্ৰীসকলে এই গুহাটো দৰ্শনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও বছৰত এবাৰহে এই গুহাটো মুকলি কৰা হয়। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মন ষণমুগাৰত্নম আজি 5 ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মন্ত্ৰী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলেও এই ভ্ৰমণসূচীত অংশ ল'ব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰী ষণমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে অহা 17 আৰু 18 উৰিষ্যা ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ সন্মানাৰ্থে এখন ভোজমেলৰো আয়োজন কৰিছে। উল্লেখযোগ্য যে বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু ছিংগাপুৰৰ ব্যাপক সহযোগিতা আছে। ৰাষ্ট্ৰপতি থৰ্মনৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু ছিংগাপুৰৰ মাজৰ 60 কূটনৈতিক সম্পৰ্কৰ জয়ন্তীও উদযাপন কৰা হ'ব। ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিছা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্সড ডাবলছ ৰাউণ্ড অৱ 32ত টাইৱানৰ যুটী শ্বু ইয়া সিং আৰু ছেন ছেংকুৱানক 8-21, 21-19, 21-17 ব্যৱধানত পৰাস্ত কৰে। যোৱা বছৰ পেৰিছ অলিম্পিকৰ পাছত দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত পি ভি সিন্ধুৱে আজি এই প্ৰতিযোগিতাত ভাগ ল'ব। সিন্ধুৱে মহিলাৰ ছিংগলছৰ ৰাউণ্ড অৱ 32ৰ এখন খেলত টাইৱানৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ'ব। ভাৰতৰ সাত্বিক ছাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ টি কাই উন আৰু মেন ৱে ছুঙৰ বিৰুদ্ধে খেলিব। খো খো বিশ্বকাপত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আজি সন্ধিয়া এখন খেলত ভাৰতৰ মহিলা দলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন এখন খেলত ভাৰতৰ পুৰুষ দলে আজি নিশা 8:15 ব্ৰাজিলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি প্ৰথমখন খেলত নেপালৰ বিৰুদ্ধে বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। মেলবৰ্ণ পাৰ্কত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথমখন খেলত ভাৰতৰ ৰোহন বোপান্না আৰু কলম্বিয়াৰ সহযোগী নিকোলাছ বেৰিয়েণ্টছে আজি স্পেনিছ যুটি পেড্ৰো মাৰ্টিনেজ আৰু জৌমি মুনাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ ঋত্বিক চৌধুৰী, বাল্লিপাল্লি, এন শ্ৰীৰাম বালাজী আৰু ইউকি ভাম্ব্ৰীয়ে পুৰুষৰ ডাবলছত নিজ নিজ সহযোগীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচুমৰ শুভাৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি খেতি চপোৱাৰ উৎসৱ মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মাঘ বিহু, মকৰ সংক্ৰান্তি, পোংগল আৰু উত্তৰায়ণ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামৰ্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধ্বংসী বনজুইৰ বাবে 92,000 অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিছা ক্ৰাষ্টৰ যুটীয়ে ইণ্ডিয়া অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।